গণনা পুস্তক 28 অধ্যায়। নিৰূপিত সময়ত দিব লগা বলিদান বিষয়ক বিধি। পাছত যীহুৱাই মোশীক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, তেওঁলোকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে। এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা যে তোমালোকে যীহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিঘুণ মতা মেৰ পোৱালি ল'বা। এটা মেৰ পোৱালি ৰাতিপুৱা উৎসৰ্গ কৰিবা আৰু আনটো মেৰ পোৱালি সন্ধ্যা পৰত উৎসৰ্গ কৰিবা। আৰু ভক্ষ্য নৈবদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱাৰ তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাৰ গুড়ি ল'বা। এইয়ে নিত্য হোম, যীহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰ স্বৰূপে চিনয় পৰ্বতত এই আজ্ঞাই নিৰূপিত হৈছিল। আৰু তাৰ প্ৰথম মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ তাৰ পেয় নৈবদ্য হ'ব। তুমি পবিত্ৰ স্থানত যীহুৱাৰ উদ্দেশ্যে পেয় নৈবদ্য স্বৰূপে ৰাগিয়াল ৰস ঢালি দিবা আৰু দ্বিতীয় মেৰ পোৱালিটোৰ সন্ধ্যা পৰত উৎসৰ্গ কৰিবা। ৰাতিপুৱা দিয়া ভক্ষ্য নৈবদ্য আৰু তাৰ পেয় নৈবদ্যৰ দৰে তাকো যীহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা। আৰু বিশ্ৰাম দিনত দুটা এবছৰীয়া নিঘুণ মতা মেৰ পোৱালি আৰু তেল মিহলোৱা ঐফাৰ দহ ভাগৰ দুভাগ ভক্ষ্য নৈবদ্য আৰু তাৰ পেয় নৈবদ্য উৎসৰ্গ কৰিবা। নিত্য হোম আৰু পেয় নৈবদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰামবাৰে এই হোম হ'ব। আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যীহুৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘুণ মতা মেৰ পোৱালি এই সকলোকে উৎসৰ্গ কৰিবা। আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে ভক্ষ্য নৈবদ্যস্বৰূপে ঐফাৰ দহ ভাগৰ তিনিভাগ তেল মিহলোৱা মিহি আটাগুড়ি আৰু মতা মেৰটোৰ কাৰণে ভক্ষ্য নৈবদ্যস্বৰূপে দহ ভাগৰ দুভাগ তেল মিহলোৱা মিহি আটাগুড়ি আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে ভক্ষ্য নৈবদ্যস্বৰূপে দহ ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি উৎসৰ্গ কৰিবা। সেয়ে সুঘ্ৰাণাৰ্থক হোমৰ বলি, যীহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ। আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে হীনৰ আধা ভাগ আৰু মতা মেৰটোৰ কাৰণে হীনৰ তিনিভাগৰ এভাগ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস, সেইবোৰৰ পেয় নৈবদ্য হ'ব। এইয়ে বছৰৰ প্ৰত্যেক মাহত কৰিবলগীয়া মাহেকীয়া হোম। আৰু যীহুৱাৰ উদ্দেশ্যে পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবদ্যৰ বাহিৰেও ইয়াক কৰিব লাগিব। পাছত প্ৰথম মাহৰ চতুৰ্দশ দিনা যীহুৱাৰ নিষ্ঠাৰ পৰ্ব হ'ব আৰু সেই মাহৰ পঞ্চদশ দিনা উৎসৱ হ'ব। সাতদিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব। প্ৰথম দিনা পবিত্ৰ সভা হ'ব, সেইদিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা। কিন্তু যীহুৱাৰ উদ্দেশ্যে হোম বলি অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা। সেইবোৰ নিঘুণ পশু হ'ব। আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ আৰু মেৰ পোৱালি হাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি, সেইবোৰৰ ভক্ষ্য নৈবদ্য হ'ব। আৰু তোমালোকক প্ৰায়চিত্ৰ কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোমৰ অৰ্থে ৰাতিপুৱাৰ যি হোম বলি তাৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা। এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতিদিনে যীহুৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্যস্বৰূপে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা। আৰু সপ্তম দিনা তোমালোকৰ পবিত্ৰ সভা হ'ব, সেইদিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা। যিদিনা তোমালোকে সাত সপ্তাহৰ অন্তত হোৱা পৰ্বত জিহুৱালৈ কোনো নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰা। প্ৰথমে পকা ফল দিয়া, সেইদিনা তোমালোকৰ পবিত্ৰ সভা হ'ব। সেইদিনা কোনো ব্যৱসায় কৰ্ম নকৰিবা। কিন্তু জিহুৱাৰ উদ্দেশ্যে হোঘ্ৰাণৰ অৰ্থে হোম বলি স্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি, আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ, আৰু মেৰ পোৱালি সাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাৰ গুড়ি, সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। আৰু তোমালোকক প্ৰায়চিত্ত কৰিবলৈ এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য বাহিৰেও তেওঁলোকে এই সকলোকে আৰু এইবোৰৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা। এই সকলো নিঘুণ পশু হ'ব লাগিব।